أولئك الذين أنعم الله عليهم من النبيين من ذرية آدم وممن حملنا مع نوح ومن ذرية إبراهيم وإسرائيل وممن هدينا واجتبينا إذا تتلى عليهم آيات الرحمن خروا سجدا وبكيا
يولوكي هسكي هكل نبي আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু এওঁলোক সেইসকল লোকৰ বংশধৰ যিসকলক আমি নূহৰ লগত নাৱত আৰোহণ কৰোৱাইছিলোঁ লগতে এওঁলোক হৈছে ইব্ৰাহিম আৰু ইছৰাইলৰ বংশ উদ্ভৱ তথা তেওঁলোকৰ বংশধৰ যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলোঁ আৰু মনোনীত কৰিছিলোঁ তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ'লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল।